গীতমালা ছাপন্ন অধ্যায়। প্রধান বাদ্যকর নিমিত্তে জুনত এলম রহুকিম হুরত গাবলগিয়া মিকতাম নামে ডাউদর রচিত গীত। পলেষ্টিয়াবিলাকে ডাউদক গাতত ধরা সময়র গীত। হে ঈশ্বর, মোক কৃপা করা, কিয়নো মানুহে মোক গ্রাস করিবলৈ বিচাৰিছে। হি উরে দিনটো যুদ্ধ করে মোক উপদ্রব করেছে। মোৰ শত্রুবোৰে উৰে দিনটো মোক গ্রাস কৰিবলৈ বিচাৰিছে। কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক। যেতিয়াই মোৰ ভয় লাগে তেতিয়াই মই তোমাত ভৰসা কৰিম। মই ঈশ্বৰত নিৰ্ভয় কৰি তেওঁ বাক্যৰ প্ৰশংসা কৰিম। মই ঈশ্বৰত ভৰসা কৰিলোঁ, ভয় নকৰোঁ। মাংসই মোক কি কৰিব পাৰে? সিহঁতে উৰে দিনটো মোৰ বাক্য অথান্তৰ কৰে। সিহঁতৰ সকলো সংকল্প মোৰ বিৰুদ্ধে অনিষ্টজনক। সিহঁতে গোট খাই লুকাই থাকে। সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে। অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাবনে? হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা। তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা। তুমি মোৰ চকুলো তোমাৰ কৃপাত বন্ধ কৰি ৰাখা। সেইবোৰ তোমাৰ বহীত নাইনে? সেইদিনা মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ'ব। ঈশ্বৰ যে মোৰ ফলীয়া তাক মই জানিছো। মই ঈশ্বৰত নিৰ্ভয় কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম। মই জিহুৱাত নিৰ্ভয় কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম। মই ঈশ্বৰত ভৰসা কৰিলোঁ, ভয় নকৰোঁ। মানুহে মোক কি কৰিব পাৰে? হে ঈশ্বৰ, তোমাৰ উদ্দেশ্যে সিদ্ধ কৰিবলগীয়া সংকল্পবোৰ মোৰ গাত আছে। তোমাৰ উদ্দেশ্যে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম। কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা। জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা যোৱা কৰিবলৈ তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা।